প্ৰথম বংশাৱলী 26 অধ্যায় দুৱৰী আৰু কোষাধক্ষসকলৰ বিষয়। দুৱৰীসকলৰ বিভাগসমূহ তলত দিয়া হ'ল। পুৰহীয়াসকলৰ পৰা পুৰীৰ পুত্ৰ মছেলিমিয়া আছফৰ এজন বংশধৰ আছিল। মছেলিমিয়াৰ পুত্ৰসকল প্ৰথম পুত্ৰ জখৰীয়া, দ্বিতীয় জিডিয়েল, তৃতীয় জবদিয়া, চতুৰ্থ যত্নিয়েল, পঞ্চম এলম, ষষ্ঠ জুহুহানন আৰু সপ্তম ইলিহু অন্যয়। উবেদ ইডুমৰ পুত্ৰসকল প্ৰথম পুত্ৰ চমৰীয়া, দ্বিতীয় জিহু যাবত, তৃতীয় জোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল, ষষ্ঠ অম্মিয়েল, সপ্তম ইছাখৰ আৰু অষ্টম পিউলটৰ। কাৰণ ঈশ্বৰে উবেদ ইডুমক আশীৰ্বাদ কৰিছিল, তেওঁ পুত্ৰ চমৰীয়াৰ কেইবাজনো পুত্ৰ জন্মিল, তেওঁলোকে নিজৰ পৰিয়ালসকলক শাসন কৰিছিল, তেওঁলোক বহুতো দক্ষতা সম্পন্ন লোক আছিল। চমৰীয়াৰ পুত্ৰসকল হ'ল অদনি, ৰফায়েল, উবেদ আৰু এলজাবদ। তেওঁ সম্পৰ্কীয় ইলিহু ও চমখিয়াও বহুতো দক্ষতা সম্পন্ন লোক আছিল। এওঁলোক সকলোৱে উবেদ ইডুমৰ বংশধৰ আছিল। তেওঁলোক তেওঁলোকৰ পুত্ৰসকল আৰু সম্পৰ্কীয়সকল ঈশ্বৰৰ আৱাসৰ পৰিচৰ্যাৰ তেওঁলোকৰ কাম কৰাত সক্ষম লোক আছিল। তেওঁলোকৰ মাজৰ 62জন উবেদ ইডুমৰ সম্পৰ্কীয় আছিল। মছেলেমিয়া পুত্ৰসকল আৰু সম্পৰ্কীয়সকল সক্ষম লোকসকল সৰ্বমুঠ 18জন আছিল। মৰাৰী এজন বংশধৰ হুছাৰ পুত্ৰসকল। চিম্মি এজন নেতা, যদিও তেওঁ প্ৰথম পুত্ৰ নাছিল, তথাপি তেওঁৰ পিতৃয়ে তেওঁক নেতৃত্বৰ ভাৰ দিছিল। দ্বিতীয় হিলকিয়া, তৃতীয় টবলিয়া আৰু চতুৰ্থ জখৰীয়া। হুছাৰ পুত্ৰ আৰু সম্পৰ্কীয় লোকসকল সংখ্যাত 13জন আছিল। দুৱৰীসকলৰ বিভাগবোৰে তেওঁলোকৰ নেতাসকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয়সকলৰ দৰে জিহুৱাৰ গৃহত পৰিচৰ্যা কৰি তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে। তেওঁলোকে সকলো সম্পৰ্কীয়সকলৰ লগত যোগাযোগ কৰি সৰু কি বৰ সকলোৱে প্ৰত্যেক দুৱাৰৰ বাবে চিঠি খেলালে। যেতিয়া পূব দিশৰ দুৱাৰৰ বাবে চিঠি খেলালে, তেতিয়া চেলেমিয়াৰ নাম উঠিল। তেওঁ পুত্ৰ জখৰীয়া ভাল পৰামৰ্শ দিওঁতা লোক আছিল। চিঠি খেলত উত্তৰ দিশৰ বাবে তেওঁৰ নাম উঠিল। দক্ষিণ দিশৰ দুৱাৰৰ বাবে উবেদ ইডুমক নিৰ্ধাৰণ কৰে আৰু তেওঁ পুত্ৰসকলক ভঁৰালৰ বাবে নিৰ্ধাৰণ কৰে। পশ্চিম দিশৰ দুৱাৰৰ সৈতে ওপৰলৈ উঠি যোৱা বাটৰ চল্লেখত দুৱাৰো চুপিম আৰু হুছাৰ নামত নিৰ্ধাৰণ কৰে। প্ৰত্যেক পৰিয়ালৰ কাৰণে ৰখীয়াসকল আছিল। পূবফালে 6জন লেবিয়া লোক, উত্তৰফালে প্ৰতিদিনে 4জন, দক্ষিণফালেও প্ৰতিদিনে 4জন আৰু ভঁৰালত 2জন 2জন। পশ্চিমফালৰ চোতালত 4জনক নিযুক্ত কৰে, 4জন বাটত আৰু চোতালত 2জন। এইদৰে দুৱৰীসকলক ভাগ কৰা হ'ল। তেওঁলোক সকলো পুৰহীয়া আৰু মৰাৰী বংশৰ পৰা অহা লোক আছিল। লেবিয়াসকলৰ ভিতৰত অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল। লদ্দনৰ বংশধৰসকল, তেওঁৰ পৰা অহা গেচুনিয়াৰ বংশধৰসকল আৰু যিসকল গেচুনিয়াৰ লদ্দৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক জিহিয়েলি আৰু তেওঁ পুত্ৰসকল। জেথম আৰু জুৱেল তেওঁ ভায়েক আছিল। তেওঁলোকো জিহুৱাৰ গৃহৰ ভঁৰালৰ দায়িত্বত আছিল। অমৃমিয়া, যিশহৰীয়া, হিব্ৰুনিয়া আৰু উজিয়েলিয়াৰ গোষ্ঠীৰ পৰাও তাত দুৱৰী আছিল। গেচুমৰ বংশৰ মুচিৰ পুত্ৰ চবুৱেল ভঁৰালৰ তদাৰক কৰিছিল। তেওঁ সম্পৰ্কীয় লোকসকল ইলিয়েজৰৰ গোষ্ঠীৰ পৰা আহিছিল আৰু চবুৱেলৰ পুত্ৰ ৰবিয়া আছিল। ৰবিয়াৰ পুত্ৰ যিচয়া, যিচয়াৰ পুত্ৰ জোৰাম, জোৰামৰ পুত্ৰ জিখি, জিখিৰ পুত্ৰ চলুমুট, দায়ুদ ৰজা পৰিয়ালৰ মূল লোকসকল, সহস্ৰপতিসকল, শতপতিসকল আৰু সেনাপতিসকলে যিবোৰ বস্তু পবিত্ৰ কৰিছিল, সেইবোৰ চলুমুট আৰু তেওঁ সম্বন্ধীয় লোকসকলে সেই ভঁৰালৰ তদাৰক কৰিছিল। জিহুৱাৰ গৃহ মেৰামতি কৰিবৰ অৰ্থে তেওঁলোকে যুদ্ধত পোৱা লুটদ্ৰব্যৰ মাজৰ অনেক বস্তু উৎসৰ্গ কৰিছিল। চমুৱেল ভাববাদীয়ে কিছৰ পুত্ৰ চৌলে, নেৰৰ পুত্ৰ অৱনেৰে আৰু চৰুয়াৰ পুত্ৰ জোৱাবে যিবিলাক বস্তু উৎসৰ্গ কৰিছিল সেই সকলোৰ দাৰিদ্ৰ তেওঁলোক আছিল। উৎসৰ্গ কৰা সকলো বস্তু চলুমুট আৰু তেওঁ সম্পৰ্কীয় লোকসকলৰ নিৰাপত্তাত আছিল। যিশহৰিয়াৰ বংশধৰসকলৰ অনানিয়া আৰু তেওঁ পুত্ৰসকলক ইজৰাইলৰ সমাজৰ কৰ্মচাৰী আৰু বিচাৰকৰ্তা কাৰ্যৰ বাবে নিযুক্ত কৰে। হিব্ৰুনিয়াৰ বংশধৰসকল হজবিয়া আৰু তেওঁৰ ভাইসকল 1,700 সক্ষম লোক আছিল। তেওঁলোকক জিহুৱাৰ কাৰ্য আৰু ৰজাৰ কাৰ্যত নিযুক্ত কৰা হৈছিল। তেওঁলোক জৰ্দনৰ পশ্চিম ফালে আছিল। হিব্ৰুনিয়াৰ বংশধৰসকলৰ পৰা জিৰিয়া তেওঁ বংশৰ মুখ্য লোক আছিল। তেওঁলোকৰ পৰিয়ালৰ তালিকাৰ পৰা গণনা কৰা লোক আছিল। দাউদৰ ৰাজত্বৰ 40 বছৰত তেওঁলোকে লিপিবদ্ধ কৰা নথিপত্ৰ পৰীক্ষা কৰি তেওঁলোকৰ মাজত গিলিয়দৰ জাজেৰক দক্ষতাসম্পন্ন লোক বিচাৰি পালে। জাজেৰকৰ 2,700 সম্পৰ্কীয় লোক আছিল, যিসকল পৰিয়ালৰ সক্ষম লোক আছিল। দাউদে ঈশ্বৰীয় আৰু ৰাজকীয় কাম কৰিবলৈ ৰুবেনিয়া, গাদিয়া আৰু মনছিৰ আধা জাতিবোৰৰ ওপৰত তেওঁলোকক অধ্যক্ষ পাতিলে।